নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী আদি বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ কাৰ্যসূচী, অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান আৰু দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত গুলীচালনাৰ ঘটনাত এজনক আটক। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ আৰম্ভ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কাম কাজ বিঘ্নিত নকৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাত নিম্ন সদন 2 বজালৈ স্থগিত ৰখা হয়। 2 বজাৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাত বিৰোধী সদস্যসকলে অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সদনৰ মজিয়ালৈ গৈ শ্লোগান দিয়ে। সেই সময়ত সদন পৰিচালনা কৰা সদস্যগৰাকীয়ে বিৰোধী দলৰ সাংসদসকলক সংযত হবলৈ বাৰম্বাৰ আহ্বান জনায় যদিও পৰিস্থিতি সলনি নোহোৱাত সদন দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। একেদৰে ৰাজ্যসভাতো বিৰোধী পক্ষৰ সাংসদসকলে একেটা বিষয়ক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে জৰ্জিয়াৰ সংসদীয় প্ৰতিনিধি দলটোক ভাৰতলৈ আদৰণি জনায়। তেওঁলোকৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পাছত সদনৰ শূন্যকালত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আলোচনাৰ জৰিয়তে সহমতত উপনীত হৈ সংসদৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। তেনে পৰিস্থিতিত ৰাজ্যসভাৰ বিৰোধী দলপতি মাল্লিকাৰ্জুন খাৰ্গেই ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ বিষয়টোক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি ইয়াক লৈ জৰুৰীভাৱে আলোচনা কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। ইয়াৰ মাজতে বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত উচ্চ সদন 2 বজালৈ স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰা হয়। আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী সামাজিক মাধ্যমত এটা বিশেষ বাৰ্তা প্ৰকাশ কৰিছে। চাউলুং চুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে ঘোষণা কৰা চৰাইদেউৰ চুকাফা বিশ্ববিদ্যালয় স্বৰ্গদেউ চুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তৱায়িত কৰাৰ বিনম্ৰ প্ৰয়াস বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম দিৱস উপলক্ষে ৰাজ্যবাসীক অসমৰ প্ৰথমজনা স্বৰ্গদেউৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ স্বাৰ্থত সকলোকে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ভাৱনাৰে একত্ৰিত হবলৈ আহান
জনায়। এইগৰাকী অসমীয়া জাতীয় জীৱনৰ মহান স্ৰষ্টাক আজি সশ্ৰদ্ধভাৱে স্মৰণ কৰিছে। অসম চৰকাৰেও আজি নাজিৰাত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অসম দিৱস আমি উদযাপন কৰিছোঁ। সাতৰাজ যিনি একৰাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি আদৰ্শ এগৰাকী মহান পুৰুষে আগবঢ়াই থৈ গৈছে, মই ভাবোঁ আজিৰ প্ৰজন্মই অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সদ্ভাৱ সম্প্ৰীতিৰে সাংস্কৃতিক সমন্বয়ে দ্বাৰা এখন এটা শক্তিশালী সমাজ গঠনত আমি ব্ৰতী হ'ব পাৰোঁ, তাকে মই মুহূৰ্তত কামনা কৰিছোঁ।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মোহন, পীযুষ হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাচু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ অংশ হিচাপে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই চাউলুং চুকাফাৰ এটা 20 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অসম দিবস উপলক্ষে ধেমাজিৰ হাবুঙতো প্ৰথমগৰাকী আহোম স্বৰ্গদেউ খুঁৱৰী দিনজোৰা কাৰ্যসূচী হাতত লোৱা হয়। হাবুং উন্নয়ন আৰু পৰিচালনা সমিতিৰ উদ্যোগত টাই আহোম ছাত্ৰ সন্থাই টাই সাহিত্য সভাৰ সহযোগত চুকাফাৰ দ্বিতীয় ৰাজধানীখনত পৰম্পৰাগত টাই আহোম ৰীতি নীতিৰে পূজা অৰ্চনা আগবঢ়ায়। ইয়াৰ লগতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়। একেদৰে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগতো অসম দিৱসৰ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত পালন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ দিনৰ 11 বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410গৰাকী প্ৰাৰ্থীৰ লগতে 252গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ 5,010গৰাকী অসম আৰক্ষী, 411গৰাকী অসম আৰক্ষী অনাতাঁৰ সংগঠন, 361গৰাকী গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21গৰাকী অগ্নি আৰু জৰুৰীকালীন সেৱা, 12গৰাকীয়ে কাৰাগাৰ আৰু 3গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। ইপিনে চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত নিৰ্বাচিত 120গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইপিনে 5,550গৰাকী টেট উত্তীৰ্ণ শিক্ষকক ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। দৰং জিলাৰ অন্যতম ব্যৱসায়িক নগৰ খাৰুপেটীয়াত যোৱা নিশা সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে নগৰখনৰ গোপালনগৰস্থিত অলংকাৰ বিক্ৰী প্ৰতিষ্ঠান প্ৰমীলা জুৱেলাৰীৰ স্বত্বাধিকাৰ অনন্ত বিশ্বাসক আটক কৰিছে। দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি তালুকদাৰৰ উদ্ধৃতি দি আমাৰ মংগলদৈৰ সংবাদদাতাই জনোৱা মতে কালিৰ গুলীচালনাত আহত মুন্না সাহা আৰু অভিযুক্ত অনন্ত বিশ্বাসৰ মাজত ধনৰ লেনদেন আছিল আৰু ধাৰে দিয়া ধন মুন্না সাহাই বিচৰাৰ বাবেই যোৱা নিশা দুয়োৰে মাজত মতানৈক্য হৈছিল। দুয়োৰে মাজৰ টনা আজোৰাৰ বাবে যোৱা নিশা 10 বজাত মুন্না সাহাৰ বুকুত গুলী লাগে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বিদেশত নিৰ্মিত পিষ্টল, দুজাই গুলী আৰু এটা গুলীৰ টোটা উদ্ধাৰ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তদন্ত আৰম্ভ কৰিছে। ইপিনে গুলীবিদ্ধ মুন্না সাহা ওৰফে অভিজিৎ সাহা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা অপৰিৱৰ্তিত হৈ আছে বুলি আমাৰ মংগলদৈৰ সংবাদদাতাই জনাইছে। তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় 2 মাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক আহান জনায়। তেওঁ কয় যে 1994 চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্ৰদায় আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁ অভিযোগ কৰি কয় যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকী যোৱা প্ৰায় 2 মাহ ধৰি বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি আছে আৰু তেওঁৰ কাম কাজ সম্পৰ্কে অসম চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়েও কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি ধৰা পেলাইছে।
To the prevailing situation in Tezpur University, Assam. Since the last 2 months, the university has been witnessing dharna and protests against some omissions and commissions on the part of the university authority. The vice chancellor is not in university campus for around 2 months. The students are staging dharna and protests, and no sincere attempt has been made to resolve the impasse. Several facts and information surfaced in the public domain regarding irregularities and corruption which are taking place under direct and tacit approval of the authority. The VC cannot escape responsibility simply by keeping away from the university campus.
সংসদত আজি মণিপুৰ জি এছ টি দ্বিতীয় সংশোধনী বিধেয়ক 2025 গৃহীত হয়। এই বিধেয়কখনে 2017 বৰ্ষৰ সামগ্ৰী আৰু সেৱাকৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী অধ্যাদেশ 2025ৰো স্থান ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী আদি বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত। বৰ অসমৰ ভেটিগঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফা খুঁৱৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱসৰ কাৰ্যসূচী। অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818গৰাকী নৱনিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি পত্ৰ প্ৰদান। আৰু দৰং জিলাৰ খাৰুপেটীয়াত সংঘটিত গুলীচালনাৰ ঘটনাত এজনক আটক। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।